समस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे नमः पिनाकहस्ताय वज्रहस्ताय वै नमः नमस्त्रिशूलहस्ताय दण्डपाशासिपाणये नमस्त्रैलोक्यनथाय भूतानं पतये नमः बाणेश्वराय नरकार्णव
हे विरूपाक्ष तुमी दिव्य चक्षु अम्बित पिनाक पानी एवं वज्रहस्त तुमाके प्रणाम करी तुमी त्रिशूलधारी एवं दंड पाश ओ ओशीहस्त तुमाके प्रणाम करी तुमी त्रैलोक्येर नाथ एवं सर्वभूतपति तुमाके प्रणाम करी तुमी बाणेश्वर नरक समुद्रेर तारक ज्ञान प्रदाता करुणामय सिंधु कर्पूर कुंदपुष्प और निर्मल चंद्रतुल्य जटाधारी दारिद्र दुखेर नाशकारी शिवरूप तुम्हाके प्रणाम करी शिव तुमि शांत कारण त्रयेर हेतु तुम्हाके प्रणाम करी आमि निजेकेई निवेदन करछि हे परमेश्वर तुमि आमार गति
सहंसे कुन्दकतुहिन शशिधवले हर जड़तां कुरु वोधि विकासं सित पंकज तनु विमले ललित
सुरेर देवी हे भगवती भारती तुमार जय होक तुमार चरणे प्रणाम शब्द ब्रह्ममयी बागेश्वरीर जय होक सकले तुमार शरण निलाम तुमार काछे शरण निये सारा त्रिभुवन आज धन्य देव मानव सकले तुमार वंदना करे नवरसर माधुर्ये काव्य मुखरा देवी तुमार रुचि सौंदर्ये सब किछु भरे दाओ मानस सरोवरेर कुंदतुहीन धवल हंसे आसीन देवी तुमि तुमार पद्मेर मतो सुंदर हस्ते सब जड़ता दूर करे शुभ बुद्धिर विकाश घटाओ ललित कला एवं ज्ञानेर अधिष्ठात्री बिना पुस्तक धारिणी देवी तुमार चरण पद्मे आमादेर प्रार्थना ग्लानी रूप विषेर अधिकार थेके आमादेर त्राण करो
काशं कश्यपेयं महाद्वुतिं ध्वन्तारिं सर्वपापघ्नं प्रणतस्मि दिवाकरं दधिशङ्खतुषारावं क्षीरार्णवसमुद्भवं नमामि शशिनं भक्त्या शम्भोर्मुकुटभूषणं धरणिगर्भसम्भूतं विद्वत्पुञ्जसमप्रभम् कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम् प्रियङ्गुकलिका श्यामं रूपेण प्रतिमं बुधं सौम्यं सर्वगुणोपेतं तं बुधं प्रणमाम्यहम् देवतानां ऋषीणाञ्च गुरुं कनकसन्निभम् वन्द्यभूतं त्रिलोकेशं तं नमामि बृहस्पतिं हिमकुन्दमृणालाभं दैत्यानं परमं गुरुं सर्वशास्त्रप्रवक्तारं भ भार्गवं प्रणमाम्यहं नीलांजन समभासं रविपुत्रं यमाग्रजं छायाया गर्भसंभूतं तं नमामि शनैश्चरं अर्धकायं महाघोरं चंद्रादित्यभिमर्दकं सिंहिकाय सुतं रौद्रं तं राहुं प्रणमाम्यहं पलालधुम संकाशं तारग्रह विमर्दकं रौद्रं रौद्रात्मकं क्रूरं तं केतुं प्रणमाम्यहम्।
জবা পুষ্পের মতো লোহিত বর্ণ অন্ধকার নাশক মহাদ্যুতি বিশিষ্ট সর্বপাপ বিনাশক কশ্যপ পুত্র সূর্যকে প্রণাম করি। দধি শঙ্খ তুষারের মতো শুভ্র বর্ণ ক্ষীরোদ সমুদ্র থেকে সম্ভূত শম্ভুর মুকুটভূষণ চন্দ্রকে আমি ভক্তিপূর্বক নমস্কার করি। পৃথিবী গর্ভ সম্ভূত বিদ্যুৎ রাশি সমান প্রভাবশালী হস্তে শক্তি অস্ত্রধারী রক্তবর্ণ কুমার মঙ্গলকে নমস্কার। প্রিয়ঙ্গ কলিকার মতন শ্যাম বর্ণ অতুল রূপ সম্পন্ন সর্বগুণান্বিত শান্ত মূর্তি শশীপুত্র বুধকে নমস্কার। দেবতা ও ঋষিগণের গুরু স্বর্ণবর্ণ বন্দনীয় ত্রিলোক শ্রেষ্ঠ বৃহস্পতিকে নমস্কার। হিম কুন্দ ও মৃণালের আভাবিশিষ্ট সর্বশাস্ত্র বক্তা দৈতেশ্বরের পরম গুরু শুক্রকে প্রণাম। নীল কজ্জল রাশি তুল্য কৃষ্ণবর্ণ ছায়া গর্ভ সম্ভূত রবিপুত্র যমাগ্রজ শনিকে ভক্তিপূর্বক বন্দনা করি। অতি ভয়ানক চন্দ্র সূর্যের পীড়াদায়ক অর্ধদেহ বিশিষ্ট উগ্র স্বভাব সিংহিকা পুত্র রাহুকে প্রণাম। কুম্ভকারের পলের ধূমের ন্যায় ধূম্রবর্ণ তারাগ্রহের পীড়াকারক রুদ্রাংশ উগ্র ক্রূর কেতুকে প্রণাম করি।
শশাঙ্কার্ধ মোলে মহে
যিনি জীবগণের পতি, পাপনাশক পরমেশ্বর, গজচর্ম বসন ও বরণীয়, যার জটাজুটো মধ্যে গঙ্গা প্রবাহিত, সেই অদ্বিতীয় মদনারী মহাদেবকে স্মরণ করি, যিনি মহেশ্বর, দেবগণের ঈশ্বর ও তাঁদের শত্রুনাশক, যিনি বিভু বিশ্বনাথ, বিভূতিভূষিতাঙ্গ বিরূপাক্ষ, যিনি চন্দ্র সূর্য ও অগ্নি এই ত্রিনেত্র ধারণ করেছেন, এবং যিনি প্রভু সদানন্দ স্বরূপ পঞ্চবদন, তাঁকে পূজা করি। হে শিবানিপতি, হে শম্ভ, হে মস্তকে চন্দ্রকলা ধারিন, হে মহেশ্বর, হে শূলিন, হে জটাজুট ধারিন, তুমি একমাত্র জগৎ ব্যাপক, বিশ্বরূপ এবং পূর্ণরূপ, প্রভো তুমি প্রসন্ন হও। হে বিভো, হে বিশ্বমূর্তে, তোমাকে বারংবার প্রণাম করি। হে চিদানন্দ মূর্তে, তোমাকে বারংবার প্রণাম করি। হে তপস্যা ও যোগগম্য, তোমাকে বারংবার প্রণাম করি। হে বেদজ্ঞানগম্য, তোমাকে বারংবার প্রণাম।